ইয়েছ
হয়, আপুনি মোক যোৱাকালি ফোন কৰিছিলে, কালি কিন্তু মোৰ পৰিৱেশটো অলপ বেয়া পৰিৱেশ আছিলে, মই ভাগিন এজন ঢুকাইছিলে, মই ডেড বডিৰ লগত আছিলোঁ। কওকচোন কি কৈছিলে,
আহ
মই বুজি নাপালোঁ, বহুতে
অঁ
বুজি নাপালোঁ কথাখিনি কালি ৰাতি কৈছিলে আপুনি কিবা কিবি।
কি কৈছিলোঁ কোৱাচোন। তোমালোকে এটা কাম
কালি
কৰা,
মই
বুইছা? শুনা, তোমালোকে যে কিতাপত এইবিলাক লিখি আছা, মই এখন এখন মেগাজিন কিনি আনো। এই উলুবাৰী চালিয়াৰীৰ পৰা মই মেগাজিন এখন এখন কিনি আনো। সেইদিনা এখন আনিছিলোঁ অবাক বুলি। অবাকৰ সম্পাদকজনৰ লগত মই খুব বেছি 12 মিনিট কথা পাতিলোঁ, পাছত মোক ব্লক কৰি থৈ দিলে। তাৰপিছত প্ৰান্তিকলৈ, প্ৰান্তিক বুলি এখন আলোচনী লৈ আহিছিলোঁ। মই এনেকৈ আলোচনী কিনি থাকোঁ আৰু মানুহবিলাকৰ তলত যে নম্বৰবিলাক থাকে, তাত নম্বৰবিলাক লৈ পেলাই ফোন কৰোঁ। হা, কিয় কৰোঁ জানানে? কাৰণটো কওঁ শুনা। এই পৃথিৱীখনত যে কিমান ঘটনা ঘটি আছে চাৰিওপিনে, কোনেও সঁচা কওঁঠা নাহা, ইয়াতে সঁচাৰ পৰা চব আঁতৰিছে, সকলো চাৰিওপিনে মিছা। এটা শ্লোক আছিলে নহয়, কি আছিলে? অসত্যম প্ৰতিষ্ঠিতম তে জগদাহুৰনীশ্বৰম অপৰস্পৰ সম্ভূতম কিম মন্যত কাম হেতুকম এতাং দৃষ্টিমবস্তব্যা নস্তাত মানৌ অল্পবুদ্ধয়া প্রবন্তি কুকর্মানা ক্ষয়ায়ো জগতৌ অহিতা। এই পৃথিৱীখন কেতিয়াৰ পৰা নষ্ট হৈছে জানানে? 5000 বছৰ আগৰ পৰা। এতিয়া লাষ্ট ষ্টেজটো হৈছে কি জানানে? পেপাৰৰ পইচাৰ ঘূৰাই দিছে। ভাৰতবৰ্ষ স্বাধীন কৰাৰ আগতে এই মোহনদাস কৰমচান্দ হাৰমজাদা গান্ধীটোৱে 10 বছৰ আগতে ৰিজাৰ্ভ বেংকটো ভৰাই পেলাই পেপাৰত পঠাই দিছে। যেতিয়া পেপাৰত উচি আহে, তাৰ পিছফালে যেতিয়া একো এছেট নাথাকে, ধুমধাম প্ৰিণ্ট কৰোঁতে 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 আহি এনেকুৱা অৱস্থা এটা সৃষ্টি হৈছে। এতিয়া পুৰা ৱৰ্ল্ডৰ ইনক্লুডিং দ্য ডেৰিভেটিভছ, আনলায়েবল ডেৰিভেটিভছ ইজ অলমষ্ট এবাউট $7 quadrillion এণ্ড এট ৱাট মোমেণ্ট ইট ব্ৰেকছ নোবডি নোজ। ৱৰ্ল্ডজ ৰান বাই নট বাই ইয়ৰ politician, not by president, not by prime minister. It's been run from a place called Chicago, Illinois. There is a market. That is a market, as I call it, future market, COMEX. এইবিলাকতো কোনেও নাজানা, জানা জানো কিবা? কমেক্সত আজি 120 বছৰৰ পৰা চিলভাৰৰ প্ৰাইচ তলত ৰাখিছে। যদি ৰূপৰ প্ৰাইচ যদি উঠি যায়, ইহঁতৰ সকলো খেলা খতম। বেংক শব্দটোৰ অৰ্থ হ'ল ৰিভাৰ বেংক। বেংক দুইটা ছাইডক কয় বেংক, তাৰ মাজেদি কি দৌৰে? পানী, কাৰেণ্ট, কাৰেঞ্চি, হয় নহয়? আৰু পৃথিৱীখন বনাই দিছে গোলক। এই 52খন কাণ্ট্ৰিয়ে এনেকুৱা এটা ত্ৰুটি কৰিছে আজি 50 বছৰৰ পৰা, তাতে কোনো যাব নোৱাৰে এই 60 ডিগ্ৰী পেৰেলৰ তলত। কিয় নোৱাৰে? কাৰণ পৃথিৱীখন সমতল ক্ষেত্ৰ, চাৰিপিনে এখন আইচ ৱাল আছে, এখন গোলক নহয়। সেইকাৰণে দিনে ৰাতিয়ে খালি 2-3 দিনৰ মূৰে মূৰে মহাকাশৰ খবৰ অসমীয়া প্ৰতিদিনে বঢ়াই থাকে। কাৰণ অসমীয়া প্ৰতিদিনে কিয় কৰে জানে? অসমীয়া প্ৰতিদিনৰ পেপাৰ পাবলৈ গ'লে পেপাৰখিনি গভৰ্ণমেণ্টে দিয়ে আৰু গভৰ্ণমেণ্টে তাহাঁতক আঙুলি পকাই থৈ দিয়ে, এই এইটো এইটো দে আৰু মিছা খবৰ পাব্লিছ কৰ, চন্দ্ৰযান দেখুওৱা, মংগলযান দেখুওৱা। চবতকৈ মিছা ফাঁকি নোটখন আছিলে মংগলযানৰ 2000 টকীয়া নোট, এইখন আঁতৰালে। আৰু কিবা ক'ব লগা আছে? মোৰ জন্ম মই কি কৰোঁ নকৰোঁ এদিন গম পাবা। মোৰ জন্ম কোন তাৰিখে হৈছিলে কওঁ? মোক লগ পাবলৈ তুমি আগে নিজে গীতাখন পঢ়া, 16 নম্বৰ অধ্যায় পঢ়া, নিজকে ঠিক ঠিক কৰা। সত্যলৈ যদি ঘূৰি নোযোৱা, মোৰ কিবা এটা কাম কৰিব আহিছোঁ, এইটো কৰি থৈ যাম মই। পৰা 25 বছৰ আমেৰিকাত লুকাই আছিলোঁ, লগ পাবা, শুনিলা নাই? লগ পাবা এদিন, এদিন দেখিবা মোক, এদিন একদম স্বচক্ষে দেখিবা। যত জীৱ তত শিৱ, মই মিছা কথা কেতিয়াও নকওঁ, কওঁ নেকি? শিৱ শুনা, স তোমালোক চবেই একোটা একোটা স হ'বলৈ গৈ আছা। তোমালোকৰে ধন সম্পত্তি মাৰ্চিডিজ গাড়ী একো লৈ যাব নোৱাৰা ইয়াৰ পৰা, পাৰিবা? তোমাৰ এটাই ডেষ্টিনেশ্যন, তোমাৰ নামটো যিয়েই নহওক, তোমাক যেতিয়া তোমাৰ যেতিয়া মৃত্যু হ'ব, তোমাকে চবেই ক'ব এইটো এটা স, স ৱব্ব, তাৰ ওপৰত এডাল হছৰিকাৰ লগোৱা, তেতিয়া কি হ'ব? শিৱ। হা, তাৰমানে এই ত্ৰিগুণময়ী মায়া, বেলপাতখনৰ 3টা পাত থাকে নহয়, বগা, নীলা আৰু ৰঙা, ৰজগুণ, সত্বগুণ আৰু তমগুণ, এই 3টা গুণৰ লগত খেলিব লাগিব। সত্ত্বগুণে ৰাতিপুৱা তোমাক জ্ঞান দিয়ে গা ধু ধুই মন্ত্ৰ এটা উচ্চাৰণ কৰি, দুপৰীয়া তোমাক কামত দৌৰাই দিয়ে, ৰজগুণত দৌৰাই দিয়ে পইচা হেৰি আনিবৰ কাৰণে, ৰাতি টোপনি আহে বা মদ খাব মন যায় তমগুণ, এই তিনিটাৰ লগতে খেলা। কিন্তু এই তিনিটা গুণ গাত লিপাইমান নকৰিবা, তোমাৰ এই তিনিটা ল'ৰাৰ লগত সমানে খেলা। কিন্তু তুমি নিৰ্গুণ হৈ যোৱা, নিৰ্গুণ হ'লে মোক্ষতা পাবা। মোক্ষতাটো পোৱা বৰ টান, কাৰণ নিৰ্গুণ কোনোৱে হ'ব নোৱাৰে। কিন্তু এটলিষ্ট তুমি সত্যগুণ লোৱা, কিছুদিন যোৱাযো স্বৰ্গত থাকা, এইখন গোটেইখন স্বৰ্গ খালী হৈ গৈছে, এই অসুৰকেইটাই গোটেই সোপা লৈ লৈছে, শনি 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 আৰু শুক্ৰ এই পৃথিৱী চলাই আছে, কলি যুগ মানে আইৰণ এজ, আইৰণ এজ মানে শনি যুগ। তুমি মোৰ মোক চাব নালাগে, মোক লগ ধৰিব নালাগে, মোৰ বৰঠাকুৰ ডট কমত গৈ ভিডিঅ' সোপাকে বহিলে চোৱাচোন কি কি ক'লো। মই একোৱেই নকৰোঁ এতিয়া, বৰঠাকুৰ ডট কমত যাবা, তাতে বুব্বা টিউব বুলি এটা চেনেল আছে, বুব্বা টিউব ডট বৰঠাকুৰ ডট কম, তাতে হেজাৰ হেজাৰ ভিডিঅ' আজি মই 2012ৰ পৰাই ৰাখি থৈ গৈছোঁ, সকলোকে কৈ আছোঁ। ভাল কাম কৰা নকৰা মই নিষ্কাম কৰ্ম কৰোঁ। মোৰ জন্ম 1966 চনৰ 27 জুলাইৰ দিনা শুক্লা দশমী তিথি ৰাতিপুৱা 6:20 মই আমেৰিকাত 25 বছৰ সোমাই আছিলোঁ, লুকাই আছিলোঁ, এতিয়া ঘূৰি আহিছোঁ। ইয়াতে 2019 চনৰ পৰা মই ইয়াতে আছোঁ। মোৰ ঘৈণীৰ লগত চেলেঞ্জ দিছে, 3 দিনৰ ভিতৰত এখন তাই ভাং, মই কৈছোঁ মই ভাঙিম, আৰু চোৱা মই সঁচাকৈ ভাঙো নে নাভাঙো। মই ক'লো নে মই ভগৱানটো হয়, নিজৰ ভিতৰতে ভগৱান বিচাৰি পোৱা আৰু ভগৱান চাবলৈ। কিয়ৰ আধ্যাত্মিক দিগদাল আছে, মই নিজকে নিজে চিনি পাওঁ যে, তুমি নিজকে নিজে চিনি পাবলৈ চেষ্টা কৰা, 108টা নাম জপ কৰাচোন মোৰ, পাৰিবা নোৱাৰা, 108টা নাম জপ কৰা মোৰ। মই ক'লো নে মই মিছা কথা নকওঁ, মই হ'ব শিৱ চতৰা মে চম্ভাল দিয়া, মই আপোনাৰ ছত্ৰা চম্ভালা, ইচিলিয়ে মই শিৱ হওঁ, তুম লোক শিৱ বন সকতে হো, বনো তো মহাদেৱ তো কবি নহীঁ, কবি নহীঁ বন সকে হো, কবি নহীঁ সকোগে, তো মেৰা ইয়ে ৰেকৰ্ডিং হো গে না আপকা, তো ৰখ লো ফিৰ সে সুন লে, সুনতে ৰহনা সুনতে ৰহনা সুনতে ৰহনা। ক্যা নাম বতায়া আপনে?
ঠিক আছে,
আপকা নাম, আপকা নাম বতাও।
ঠিক আছে, মোৰ পেচেণ্ট আহিছে, মই